আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নৱনিৰ্মিত বাঁহ অৰ্কিড টাৰ্মিনেল ভৱন উদ্বোধন, কাইলৈ প্ৰধানমন্ত্ৰীৰ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী, তিনিচুকীয়াত কাইলৈৰ পৰা অসমী চৰাচ মেলা আৰু আসন্ন টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে 15-জনীয়া ভাৰতীয় দল ঘোষণা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কিছু সময় পূৰ্বে গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নৱনিৰ্মিত বাঁহ অৰ্কিড টাৰ্মিনেল ভৱন উদ্বোধন কৰে। 4,000 কোটি টকা ব্যয় সাপেক্ষে এই নতুন ভৱনটো নিৰ্মাণ কৰা হৈছে। প্ৰায় 1,40,000 বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টাৰ্মিনেলটো বছৰি 1,30,00,000 যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ আৰু অৰ্কিড বিষয়বস্তুৰে নিৰ্মাণ কৰা এই টাৰ্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্ৰ আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে নতুন বিমান বন্দৰৰ টাৰ্মিনেল ভৱন নিৰ্মাণে অসমৰ লগতে উত্তৰ পূবৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। অসমে পথ আৰু বিমান সেৱাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত কৰা উন্নয়নৰ ওপৰত তেওঁ আলোকপাত কৰে। অসমে আন্তঃগাঁথনিগত দিশৰ উন্নয়নৰ লগতে আইন শৃংখলাতো উন্নয়ন সাধন কৰিছে বুলি তেওঁ উল্লেখ কৰে। ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত শীৰ্ষস্থানত থকা বিষয়টোক লৈ প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে। অসমে উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰি অগ্ৰসৰ হৈছে বুলিও তেওঁ মত প্ৰকাশ কৰে।
मोदी के लिए असम का विकास ये जरूरत भी है, जिम्मेदारी भी है और इसकी जवाबदेही भी है। और इसलिए साथियों, बीते 11 वर्षों में असम और नॉर्थ ईस्ट के लिए लाखों करोड़ रुपयों की विकास परियोजनाएं शुरू हुई है। आज असम आगे भी बढ़ रहा है और नए कीर्तिमान भी गढ़ रहा है। मुझे जानकर अच्छा लगा कि असम भारतीय न्याय संहिता लागू करने में देश में नंबर एक राज्य बना है। असम ने 50 लाख से ज्यादा स्मार्ट प्री पेड मीटर लगाकर भी एक नया रिकॉर्ड बनाया है। भाजपा की सरकार में असम की संस्कृति को हर मंच पर बढ़ावा दिया जा रहा है। मैं भूल नहीं सकता जब पिछले साल 13 अप्रैल को गुवाहाटी स्टेडियम में 11,000 से ज्यादा कलाकारों ने एक साथ बिहू नृत्य किया था। इस घटना को गिनीज वर्ल्ड रिकॉर्ड में दर्ज किया गया। ऐसे ही नए रिकॉर्ड बनाते हुए असम तेजी से आगे बढ़ रहा है।
এই অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কেঞ্জাৰাপু ৰামমোহন নাইডুৱে নিজৰ ভাষণত অসম তথা উত্তৰ পূবৰ বৈচিত্ৰপূৰ্ণ সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য আৰু লোকজীৱনৰ প্ৰশংসা কৰি কয় যে উত্তৰ পূব ভ্ৰমণ অবিহনে ভাৰত ভ্ৰমণ সম্পূৰ্ণ নহয়। তেওঁ সকলোকে অসম তথা উত্তৰ পূব ভ্ৰমণৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত অসমবাসীয়ে নিজৰ সপোনক বাস্তৱায়িত কৰিব পৰাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিগদৰ্শন কৰিছে বুলি উল্লেখ কৰে। তেওঁ লগতে শান্তি, প্ৰগতি আৰু বিকাশৰ পথত অগ্ৰসৰ হোৱা ৰাজ্যখনে গুৱাহাটী বিমান বন্দৰত সোনকালে দ্বিতীয়টো টাৰ্মিনেল লাভ কৰিব বুলিও আশা প্ৰকাশ কৰে।
আজি আমাৰ ৰাজ্যখনৰ বাবে এটা গৌৰৱ আৰু আনন্দৰ দিন। আমি সকলোৱে জানো যে আন্তৰ্জাতিক বিমানবন্দৰৰ এই টাৰ্মিনেলটো অসমৰ বাঁহেৰে ইয়াক নিৰ্মাণ কৰা হৈছে, কপৌ ফুলৰ আৰ্হিৰে ইয়াক নিৰ্মাণ কৰা হৈছে আৰু কাজিৰঙাকে ধৰি আমাৰ ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ সন্মুখত ৰাখি এই সুন্দৰ টাৰ্মিনেল বিল্ডিং নিৰ্মাণ কৰা হৈছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমি গুৱাহাটীত এনে এক বিমানবন্দৰ লাভ কৰিছো যে ই দেশৰ ভিতৰতে এটা অন্যতম সুন্দৰ বিমানবন্দৰলৈ ৰূপান্তৰিত হ'ব।
ইয়াৰ আগেয়ে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে অসমৰ বৰ্ণাঢ্য সংস্কৃতি প্ৰদৰ্শনেৰে আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰী মোডীয়ে আজি বিমানবন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 80 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। এই কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকে। ইয়াৰ পাছতে তেওঁ টাৰ্মিনেল ভৱনৰ বাহিৰত এখন জনসভাত অংশ লয়। প্ৰধানমন্ত্ৰীয়ে সৰুসজাৰ পৰা বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ উলিওৱা এটা ৰোড শ্বত অংশগ্ৰহণ কৰিছে। তেওঁ কিছু সময় পাছতে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় বৈঠকত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে কাইলৈ গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকীও মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি শ্বহীদৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকী ইয়াৰ পাছত কাইলৈ নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত 12,000 কোটি টকা ব্যয় সাপেক্ষ নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল'ব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৰস মেলা কাইলৈৰ পৰা 30 ডিচেম্বৰলৈ তিনিচুকীয়া জিলাত অনুষ্ঠিত হ'ব। সৰস মেলাত দেশৰ বিভিন্ন ৰাজ্যৰ হস্তশিল্প, মৃৎশিল্প, কাঠশিল্প সামগ্ৰীকে ধৰি খাদী পোড়ামাটিৰ সামগ্ৰীৰ 25খন বিশেষ বিপণী থাকিব। তদুপৰি অসমৰ মুগা শিল্প, জি আই টেগযুক্ত পানী মেটেকাৰ সামগ্ৰী, বাঁহ বেতৰ সামগ্ৰী, মুখা শিল্প, থলুৱা খাদ্য আৰু অন্যান্য হস্তনিৰ্মিত সামগ্ৰীৰ বিপণীও থাকিব। মেলাৰ সৈতে সংগতি ৰাখি থলুৱা খাদ্য আৰু ৰন্ধন প্ৰতিযোগিতা, সংগীত, নৃত্য, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। নগাঁও জিলাৰ কামপুৰ যমুনামুখৰ মাজৰ চাংজুৰাই ৰেলপথত আজি পুৱতি নিশা ৰেলৰ খুন্দত 7টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। তেওঁ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বন বিভাগ আৰু ৰেল কৰ্তৃপক্ষক আলোচনা মৰ্মে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে আজি পুৱতি নিশা 2:17 নামনিমুৱা চাইৰাং নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত 7টা বনৰীয়া হাতীৰ মৃত্যু হয় আৰু 1টা আহত হয়। এই দুৰ্ঘটনাত ৰেলখনৰ ইঞ্জিনসহ 5টা ডবা লাইনৰ পৰা বাগৰি পৰে। দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে পুৱতি নিশা বনৰীয়া হাতীৰ এটা জাকে ৰেলপথ অতিক্ৰম কৰাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। ইয়াৰ ভিতৰত 2টা দঁতাল হাতী আৰু এজনী গৰ্ভৱতী হাতীকে ধৰি 5জনী মাইকী হাতী আছিল। ঘটনাৰ খবৰ পোৱা মাত্ৰে ৰেল বিভাগ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁলোকে তৎপৰতাৰে কাম আৰম্ভ কৰি ৰেলপথছোৱা মুকলি কৰে। ধেমাজি জিলা আবকাৰী বিভাগ আৰু জোনাই সমজিলা আবকাৰী বিভাগে যৌথভাৱে অভিযান চলাই যোৱা নিশা জোনাইৰ বিভিন্ন স্থানত বুজন পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম অৰুণাচল সীমান্তৰ কেইবাটাও অঞ্চলত অভিযান চলাই দলটোৱে এই ব্যৱসায়ৰ লগত জড়িত দুজন লোকক আটক কৰে। আটকাধীন লোক দুজনক বৰ্তমান আবকাৰী বিভাগৰ জিম্মাত ৰাখি সোধা পোছা কৰি থকা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কলিয়াবৰৰ শিলঘাটত থকা অসম সমবায় মৰাপাটকলৰ দ্বিতীয়টো গোটত 20 দিনীয়া অচল অৱস্থাৰ অন্তত কাইলৈৰ পৰা পুনৰ উৎপাদন আৰম্ভ হ'ব। সোনু এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী শশী প্ৰকাশ পুৰোহিতক মৰাপাটকল পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মৰাপাট যোগানকাৰীৰ সৈতে হোৱা বৈঠকত দ্বিতীয় গোটটোৰ উৎপাদন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে আসন্ন T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে 15জনীয়া দল ঘোষণা কৰিছে। সূৰ্য কুমাৰ যাদৱক দলটোৰ অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে। শাৰীৰিক অসুস্থতা আৰু ফৰ্ম নথকাৰ বাবে শুভমন গিলক উপ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে আৰু দলৰ পৰা বাদ দিয়া হৈছে। অক্ষৰ পেটেলক পুনৰ উপ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। দলত সঞ্জু ছেমছন আৰু অভিষেক শৰ্মাক অপেনাৰ হিচাপে স্থান দিয়া হৈছে। উইকেট কীপাৰ বেটছমেন ঈশান কিষাণক দ্বিতীয় উইকেট কীপাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় দলটোৰ সদস্যসকলৰ ভিতৰত সূৰ্য কুমাৰ যাদৱ, অভিষেক শৰ্মা, সঞ্জু ছেমছন, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম দুবে, অক্ষৰ পেটেল, ৰিংকু সিং, যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণা, অৰ্জদীপ সিং, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, ৱাশ্বিংটন সুন্দৰ আৰু ঈশান কিষাণ আছে। ICC T20 বিশ্বকাপ অহা বছৰৰ 7 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈ অনুষ্ঠিত হ'ব। স্বনামধন্য ক্ৰিকেট খেলুৱৈ নৱকমল ভূঞাৰ আজি পুৱা চেন্নাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 98 বছৰ। উল্লেখযোগ্য যে অসমৰ হৈ প্ৰয়াত ভূঞাই প্ৰথম ৰঞ্জিত ট্ৰফী প্ৰতিযোগিতাত অংশ লৈছিল। উল্লেখযোগ্য যে প্ৰথমখন ৰঞ্জিত ট্ৰফী খেলত যোৰহাট ষ্টেডিয়ামত হোলকাৰ ষ্টেটৰ বিৰুদ্ধে প্ৰথমটো ৰাণ কৰি তেওঁ ইতিহাস সৃষ্টি কৰিছিল। 40 আৰু 50ৰ দশকত তেওঁ অসমত ক্ৰিকেট খেলৰ অনুকূল পৰিৱেশ সৃষ্টিত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৰ্জাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত বাঁহ অৰ্কিড টাৰ্মিনেল ভৱন উদ্বোধন। কাইলৈ প্ৰধানমন্ত্ৰীৰ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী। তিনিচুকীয়াত কাইলৈৰ পৰা অসমী সৰস মেলা আৰু আসন্ন T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে 15জনীয়া ভাৰতীয় দল ঘোষণা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।